এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ডিব্ৰুগড়ত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কাৰ্যসূচী, জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ তিনিজন অভিযুক্তৰ জামিন আবেদনৰ আজি ৰায়দান, জাতিৰ পিতা মহাত্মা গান্ধীৰ 78 সংখ্যক মৃত্যুবাৰ্ষিকী তথা শ্বহীদ দিৱস উপলক্ষে দেশবাসীৰ শ্ৰদ্ধা নিবেদন আৰু ৰাজ্যৰ 34খন জিলাত EVM আৰু VVPATৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষণ সম্পূৰ্ণ। এতিয়া বিতং বাতৰি। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি ডিব্ৰুগড়ত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। জিলাখনৰ খনিকৰ খেলপথাৰত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্ৰী নন্দিতা গাৰলোচা, মন্ত্ৰী প্ৰশান্ত ফুকনৰ লগতে আন কেইবাগৰাকীও মন্ত্ৰীয়ে অংশগ্ৰহণ কৰিছে। অনুষ্ঠানৰ আৰম্ভণিতে গৃহমন্ত্ৰীগৰাকীক ফুলাম গামোচা, হেংদাং আদিৰে সম্বৰ্ধনা জনোৱা হয়। মন্ত্ৰী প্ৰশান্ত ফুকনে আদৰণি ভাষণ দিয়ে।
হৰম চৰ্দা বাজন, আজি এই ডিব্ৰুগড়ৰ ঐতিহাসিক খনিকৰ খেলপথাৰত অনুষ্ঠিত হোৱা ডিব্ৰুগড় বিধানসভাৰ চৌহদ আৰু বিধানসভাৰ আবাসৰ শিলান্যাস, ডিব্ৰুগড় খনিকৰস্থ বহুমুখী ক্ৰিয়া প্ৰকল্পৰ শুভাৰম্ভ, চাবুৱা মুলুক গাঁৱৰ বন্যপ্ৰাণী স্বাস্থ্য আৰু গৱেষণা প্ৰতিষ্ঠানৰ আধাৰশিলা, ডিব্ৰুগড়ৰ খনিকৰস্থ বহুমুখী দ্বিতীয় পৰ্যায়ৰ অধীনত মূল ষ্টেডিয়ামৰ 5,000ৰ পৰা 35,000লৈ বৃদ্ধিৰ আধাৰশিলা, ৰাষ্ট্ৰীয় দুৰ্যোগ অসমৰ পুঁজিৰ আঁচনিৰ অধীনত অসমত জলাশয়সমূহৰ পুনৰুদ্ধাৰ আৰু পুনৰ্জীৱিতকৰণ আঁচনিৰ শুভাৰম্ভ অনুষ্ঠানত আজি আমাৰ মাজত উপস্থিত থকা আমাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আৰু আমাৰ মাজত উপস্থিত থকা অসমৰ মুখ্যমন্ত্ৰী
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ দ্বিতীয় ৰাজধানী হিচাপে ডিব্ৰুগড়ৰ আন্তঃগাঁথনি উন্নয়নৰ লক্ষ্যৰে আজি অসম বিধানসভাৰ দ্বিতীয়টো চৌহদৰ আধাৰশিলা স্থাপন কৰিব। 284 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া এই চৌহদৰ ভিতৰত বিধানসভা ভৱন, বিধায়কৰ আৱাসগৃহ, প্ৰেক্ষাগৃহ আৰু বেৰেক থাকিব। তেওঁ লগতে জিলাখনৰ ক্ৰীড়াখণ্ডত নতুন যুগৰ সূচনাৰে খনিকৰত বহুমুখী ক্ৰীড়া প্ৰকল্পৰ প্ৰথম পৰ্যায়ৰ উদ্বোধন কৰাৰ উপৰি দ্বিতীয় পৰ্যায়ৰ কামৰ আধাৰশিলা স্থাপন কৰিব। মুঠ 447 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া এই বহুমুখী ক্ৰীড়া প্ৰকল্পৰ প্ৰথম পৰ্যায়ৰ 238 কোটি টকা ব্যয় সাপেক্ষে ইনডোৰ ষ্টেডিয়াম, ফুটবল খেলপথাৰ, 2খন লন টেনিছ কোৰ্ট, 2খন ভলীবল কোৰ্ট, 1খন বাস্কেটবল কোৰ্ট, চুইমিং পুল, ল'ৰা ছোৱালীৰ আৱাস আদি নিৰ্মাণ কৰা হৈছে। শ্ৰীশ্বাহে এই অনুষ্ঠানতে উত্তৰ পূৰ্বাঞ্চলত বন্যপ্ৰাণী সংৰক্ষণৰ অভিলাষী পদক্ষেপ হিচাপে ডিব্ৰুগড়ৰ দিনজানত বন্যপ্ৰাণী স্বাস্থ্য আৰু গৱেষণা প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন কৰিব। 292 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া এই প্ৰতিষ্ঠানত বন্যপ্ৰাণীৰ স্বাস্থ্য নিৰীক্ষণ, বিভিন্ন প্ৰকাৰৰ ৰোগ নিৰ্ণয়, উন্নত পৰীক্ষাগাৰৰ সুবিধা থকাৰ লগতে বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত কাম কৰা পেছাদাৰী লোকসকলক প্ৰশিক্ষণৰো ব্যৱস্থা থাকিব। তদুপৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন পুঁজিৰ সহায়ত নিৰ্মাণ কৰা অসমৰ জলাশয়সমূহৰ পুনৰ উদ্ধাৰ আৰু পুনৰুজ্জীৱিতকৰণৰ প্ৰকল্প মুকলি কৰিব। 692 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই প্ৰকল্পৰ জৰিয়তে ৰাজ্যৰ 9খন জিলাত বিজ্ঞানসন্মতভাৱে বাছনি কৰা 15টা জলাশয়ৰ পুনৰুদ্ধাৰ আৰু পুনৰুজ্জীৱিতকৰণৰ ব্যৱস্থা কৰাৰ উপৰি নগৰাঞ্চলত বানপানীৰ সমস্যা ৰোধ, জলাশয়সমূহৰ জলধাৰণ ক্ষমতা বৃদ্ধি আৰু সামগ্ৰিক বান ব্যৱস্থাপনা শক্তিশালী কৰা হ'ব। শ্ৰীশ্বাহে সন্ধিয়াৰ ভাগত গুৱাহাটীস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত ৰাজনৈতিক আলোচনাত অংশ ল'ব। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত গ্ৰেপ্তাৰ হোৱা 3গৰাকী অভিযুক্ত অমৃতপ্ৰভা মহন্ত, নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ জামিন আবেদন সন্দৰ্ভত আজি কামৰূপ মহানগৰ জিলা আৰু ছেছন ন্যায়াধীশৰ আদালতে ৰায় প্ৰদান কৰিব। যোৱা 22 জানুৱাৰীত এই 3জন অভিযুক্তৰ জামিন আবেদন সন্দৰ্ভত আদালতত শুনানি অনুষ্ঠিত হৈছিল। শুনানিৰ সময়ত জিয়াউল কামাৰ নেতৃত্বাধীন লোক অধিবক্তাৰ দলে অভিযুক্ত তিনিজনৰ জামিনৰ বিৰোধিতা কৰি আবেদন দাখিল কৰিছিল। একেদৰে জুবিন গাৰ্গৰ পন্নী গৰিমা শইকীয়া গাৰ্গৰ হৈ ওকালতি কৰা অধিবক্তাগৰাকীয়েও অভিযুক্ত তিনিজনৰ জামিনৰ বিৰোধিতাৰে আদালতত আবেদন দাখিল কৰিছিল। ন্যায়ালয়ে দুয়োপক্ষৰ যুক্তিতৰ্ক শুনাৰ পাছত অভিযুক্ত তিনিজনৰ জামিন আবেদন সন্দৰ্ভত ৰায় প্ৰদানৰ বাবে আজিৰ দিনটো ধাৰ্য কৰে। উল্লেখযোগ্য যে যোৱাটো শুনানিত আদালতে অভিযুক্ত শ্যামকানু মহন্ত আৰু সন্দীপন গাৰ্গৰ জামিন আবেদন দুখন প্ৰত্যাহাৰৰ বাবে অনুমতি প্ৰদান কৰে। গুৱাহাটী মহানগৰৰ যান বাহন শাখাৰ উপ আৰক্ষী আয়ুক্তই জি এন বি ৰোড উৰণসেতুৰ নিৰ্মাণ কাৰ্য চলি থকাৰ পৰিপ্ৰেক্ষিতত যান বাহন চলাচলত কিছু নীতি নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি জি এন বি ৰোড উৰণসেতু আৰু চানমাৰী উৰণসেতুৰ সংযোগস্থল উন্নয়ন আৰু জনসাধাৰণৰ সুৰক্ষাৰ স্বাৰ্থত আজিৰে পৰা নিৰ্মাণ কাৰ্য সমাপ্ত নোহোৱালৈকে চানমাৰী উৰণসেতুৰে সকলো প্ৰকাৰৰ যান বাহনৰ চলাচলত সম্পূৰ্ণৰূপে নিষেধাজ্ঞা জাৰি কৰা হৈছে। এই সময়ছোৱাত যাত্ৰীসকলক এই পথ এৰাই চলি বিকল্প পথ ব্যৱহাৰ কৰিবলৈ আহ্বান জনোৱা হৈছে। জোৰ ৰোডৰ দিশৰ পৰা অহা যান বাহনসমূহে অপূৰ্ব চিহ্নাপথ বা ৰাজগড় ৰোডেৰে আহ যাহ কৰিব পাৰিব। ৰাজগড় ৰোডৰ পৰা দক্ষিণ শৰণীয়া পথ, জি এছ ৰোড, ডঃ বি বৰুৱা ৰোড, জি এন বি ৰোড ব্যৱহাৰ কৰিব পাৰিব। চানমাৰী দিশৰ পৰা অহা যান বাহনসমূহ এম আৰ ডি ৰোডেৰে বামুণী মৈদাম অভিমুখে যাব পাৰিব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। সমগ্ৰ দেশে আজি জাতিৰ পিতা মহাত্মা গান্ধীৰ 78 সংখ্যক মৃত্যুবাৰ্ষিকী তথা শ্বহীদ দিৱস উপলক্ষে শ্ৰদ্ধা নিবেদন কৰিছে। এই উপলক্ষে আজি নতুন দিল্লীৰ ৰাজঘাটৰ গান্ধী সমাধিত সৰ্বধৰ্ম প্ৰাৰ্থনাৰ আয়োজন কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মৃত্যুবাৰ্ষিকীত জাতিৰ পিতালৈ শ্ৰদ্ধা নিবেদন কৰি কয় যে মহাত্মা গান্ধীয়ে স্বদেশী সামগ্ৰীৰ ওপৰত সদায় বিশেষ গুৰুত্ব আৰোপ কৰিছিল, যি হৈছে উন্নত আৰু আত্মনিৰ্ভৰশীল ভাৰতৰ মূল স্তম্ভ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অহিংস আন্দোলনৰ কালজয়ী নেতৃত্ব প্ৰদান কৰা মহামানৱ মহাত্মা গান্ধী আৰু স্বাধীনতা আন্দোলনৰ প্ৰতিগৰাকী শ্বহীদলৈ সশ্ৰদ্ধ প্ৰণিপাত জনায়। জাতিৰ পিতাৰ প্ৰতি শ্ৰদ্ধা জনাই দেশজুৰি আজি দিনৰ 11 বজাত 2 মিনিটৰ বাবে মৌনতা অৱলম্বন কৰা হয়। ৰাজ্যৰ 34খন জিলাত ই ভি এম আৰু ভি ভি পেটৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষণ সম্পূৰ্ণ হৈছে। ভাৰতীয় নিৰ্বাচন আয়োগৰ তত্বাৱধানত যোৱা 11 ডিচেম্বৰৰ পৰা 9 জানুৱাৰীলৈকে ই ভি এম আৰু ভি ভি পেটৰ পৰীক্ষণ কৰা হয়। এই পৰীক্ষণ প্ৰক্ৰিয়াত স্বচ্ছতা সুনিশ্চিত কৰাৰ বাবে স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলৰ প্ৰতিনিধিসকল উপস্থিত থাকে। মুঠ 43,348 বেলট ইউনিট, 34,113 কণ্ট্ৰল ইউনিট আৰু 45,335 ভি ভি পেট ৰাজ্যৰ সমাগত বিধানসভা নিৰ্বাচনী প্ৰক্ৰিয়াত ব্যৱহাৰ উপযোগী হ'ব বুলি বিবেচনা কৰা হয়। তামোলপুৰ জিলাত অহা 18 ফেব্ৰুৱাৰীত প্ৰথম পৰ্যায়ৰ পৰীক্ষণ আৰম্ভ হ'ব বুলি চৰকাৰী সূত্ৰত প্ৰকাশ। আহোমসকলৰ পৰম্পৰাগত ধৰ্মীয় আৰু সামাজিক উৎসৱ মেডাম মেফি উপলক্ষে ৰাজ্যৰ বিভিন্ন ঠাইত কেইবাদিনীয়া কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। শিৱসাগৰ জিলাত বৃহত্তৰ ৰংপুৰ মেডাম মেফি উদযাপন সমিতিৰ উদ্যোগত আৰু আটাচুৰ জিলা সমিতিৰ সহযোগত আজিৰ পৰা 1 ফেব্ৰুৱাৰীলৈ মেডাম মেফিৰ আয়োজন কৰা হৈছে। অৱশ্যে এইবাৰ প্ৰতিবছৰে মেডাম মেফিৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত কৰি অহা ৰাষ্ট্ৰীয় পৰ্যায়ৰ মাৰাথান বাতিল কৰা হৈছে। ইয়াৰ পৰিৱৰ্তে 1 ফেব্ৰুৱাৰীত শিৱসাগৰ বৰপুখুৰীৰ পাৰত ৰাজ্যিক ভিত্তিত হেৰিটেজ ৰাণৰ আয়োজন কৰা হৈছে। পুৰুষ আৰু মহিলাৰ 3টা শাখাত হ'বলগীয়া এই প্ৰতিযোগিতাত বিজয়ীসকলক নগদ ধনেৰে পুৰস্কৃত কৰা হ'ব। ধেমাজি জিলাৰ হাবুঙত কালিৰে পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে মেডাম মেফিৰ আয়োজন কৰা হৈছে। ইয়াৰ লগত সংগতি ৰাখি গ্ৰন্থমেলা, বাণিজ্য মেলা, ফুটবল, কুইজ আদিকে ধৰি বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। কাইলৈ মেডাম মেফিৰ মুকলি সভাত ইতিহাসবিদ নগেন হাজৰিকা আৰু সাহিত্যিক সাংবাদিক উমেশ চেতিয়াক 2025-26 বৰ্ষৰ হাবুং বঁটা আগবঢ়োৱা হ'ব। গুৱাহাটী মহানগৰীটো পৰম্পৰাগত ৰীতি নীতিৰে মেডাম মেফি উদযাপন কৰা হ'ব। বৃহত্তৰ গুৱাহাটী কেন্দ্ৰীয় মেডাম মেফি উদযাপন সমিতিৰ উদ্যোগত নথবমাৰ চুকাফা নগৰত কাইলৈ দিনজোৰা কাৰ্যসূচীৰে মেডাম মেফি উদযাপন কৰা হ'ব। এই অনুষ্ঠানতে মুখ্যমন্ত্ৰীৰ আছুতীয়া পুঁজিৰে আটকধুনীয়াকৈ নিৰ্মাণ কৰা স্বৰ্গদেউ চাওলুং চুকাফাৰ এটা বিশাল প্ৰতিমূৰ্তি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উন্মোচন কৰিব। ধেমাজি জিলাৰ বগীবিলৰ কাৰেংচাপৰিত 5 দিনীয়াকৈ অনুষ্ঠিত 10ম মিচিং যুৱ মহোৎসৱৰ আজি সামৰণি পৰিব। সামৰণি অনুষ্ঠানত কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহ মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ডিব্ৰুগড়ত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কাৰ্যসূচী। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ 3জন অভিযুক্তৰ জামিন আবেদনৰ আজি ৰায়দান। জাতিৰ পিতা মহাত্মা গান্ধীৰ 78 সংখ্যক মৃত্যুবাৰ্ষিকী তথা শ্বহীদ দিৱস উপলক্ষে দেশবাসীৰ শ্ৰদ্ধা নিবেদন আৰু ৰাজ্যৰ 34খন জিলাত EVM আৰু VVPATৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষণ সম্পূৰ্ণ। এতিয়াৰ বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।